গীতমালা 109 অধ্যায়। প্ৰধান বাদ্যকৰ নিমিত্তে ডায়ুদৰ ৰচিত গীত। হে মোৰ প্ৰশংসাৰ যোগ্য ঈশ্বৰ, তুমি নিজম দি নাথাকিবা, কিয়নো দুষ্ট আৰু চলনাকাৰী লোকে মোৰ বিৰুদ্ধে মুখ মেলিছে। তেওঁলোকে মিছলীয়া জিভাৰে মোৰ বিৰুদ্ধে কথা কৈছে। তেওঁলোকে মোক ঘৃণনীয় কথা কৈ আগুৰি ধৰিছে, বিনা কাৰণতে মোক আক্ৰমণ কৰিছে। মোৰ প্ৰেমৰ পৰিৱৰ্তে তেওঁলোকে মোৰ বিৰুদ্ধে শত্ৰুতা কৰিছে, কিন্তু মই হলে তেওঁলোকৰ বাবে প্ৰাৰ্থনাত লাগি থাকোঁ। মই কৰা উপকাৰৰ সলনি তেওঁলোকে মোলৈ অপকাৰ কৰিলে, মোৰ প্ৰেমৰ সলনি মোক ঘৃণা কৰিলে। তুমি তেওঁলোকৰ ওপৰত দুষ্ট বিচাৰক নিযুক্ত কৰা, বিপক্ষ তেওঁলোকৰ সোঁহাতে থিয় হওক। বিচাৰৰ সময়ত তেওঁলোকক দোষী সাব্যস্ত কৰা হওক, তেওঁলোকৰ প্ৰাৰ্থনা পাপৰূপে গণিত হওক, তেওঁলোকৰ আয়ুস চুটি হওক, অন্য লোকে তেওঁলোকৰ পদবী লৈ লওক, তেওঁলোকৰ সন্তানবোৰ অনাথ হওক, তেওঁলোকৰ ভাৰ্যাবোৰ বিধৱা হওক, তেওঁলোকৰ সন্তানবোৰে পথে পথে ভিক্ষা কৰি ফুৰক, উচ্ছন্ন বাসস্থানৰ পৰা দূৰলৈ গৈ আহাৰ বিচাৰি ফুৰক, মহাজনে তেওঁলোকৰ সৰ্বস্ব লৈ যাওক, বিদেশীবোৰে তেওঁলোকৰ শ্ৰমৰ ফল লুটি নিয়ক, তেওঁলোকলৈ দয়া কৰোতা কোনো নহওক, তেওঁলোকৰ অনাথ সন্তানবোৰৰ প্ৰতি কৃপা কৰিবলৈ কোনো নাথাকক, তেওঁলোকৰ ভাবি বংশ উচ্ছন্ন হওক, দ্বিতীয় পুৰুষতে তেওঁৰ নাম লুপ্ত হওক, তেওঁলোকৰ পিতৃবিলাকৰ অধৰ্মৰ কথা জিহুৱাৰ সোঁৱৰণত থাকক, তেওঁলোকৰ মাতৃসকলৰ পাপমোচন কৰা নহওক, সকলো সময়তে সেইবোৰ জিহুৱাৰ সন্মুখত থাকক, আৰু পৃথিৱীৰ পৰা তেওঁলোকৰ স্মৃতি লুপ্ত হওক, কাৰণ তেওঁলোকে কেতিয়াও দয়া দেখুওৱাৰ কথা মনলৈ নানে, কিন্তু দুখী দৰিদ্ৰ আৰু হতাশাগ্ৰস্ত লোকসকলক বধ কৰিবৰ কাৰণে তাৰণা কৰে। তেওঁলোকে হাও দিবলৈ ভাল পায়, সেই হাও তেওঁলোকৰ ওপৰলৈকে আহক। তেওঁলোকে আশীৰ্বাদ ঘৃণা কৰে, সেয়ে আশীৰ্বাদ তেওঁলোকৰ পৰা দূৰ হওক। তেওঁলোকে হাওক নিজৰ বস্ত্ৰৰ দৰে পিন্ধিলে, সেয়ে পানীৰ নিচিনাকৈ তেওঁলোকৰ অন্তৰত প্ৰৱেশ কৰিলে, তেওঁলোকৰ অস্থিবোৰে তেলৰ নিচিনাকৈ শুহি ল'লে। সেই হাওৱে চাদৰৰ দৰে তেওঁলোকক ঢাকি ৰাখক, কঁকালত সদায় বন্ধা টঙালিৰ নিচিনা বান্ধি ৰাখক। মোৰ যি বিৰোধীবিলাকে মোৰ বিৰুদ্ধে বেয়া কথা কয়, তেওঁলোকে জিহুৱাৰ পৰা যেন এই প্ৰতিফল পায়। কিন্তু হে মোৰ প্ৰভু জিহুৱা, তোমাৰ নামৰ অৰ্থে মোৰ পক্ষে দয়া ব্যৱহাৰ কৰা, কিয়নো তোমাৰ মংগলময় অসীম প্ৰেমেৰে মংগলময়, এতেকে মোক উদ্ধাৰ কৰা, কিয়নো মই দুখী আৰু দৰিদ্ৰ, মোৰ ভিতৰৰ অন্তৰখন বিন্ধিছে, আবেলিৰ ছাঁৰ নিচিনাকৈ মই নোহোৱা হৈ গৈছো, কাকতি ফৰিঙৰ নিচিনাকৈ মোক উৰুৱাই নিয়া হৈছে, লঘোণ দিয়াৰ কাৰণে মোৰ আঁঠু দুটা দুৰ্বল হৈছে, মোৰ শৰীৰ ক্ষীণ হৈ শুকাই গৈছে, মোৰ বিৰোধীসকলৰ ওচৰত মই নিন্দাৰ পাত্ৰ হৈছো, মোক দেখিলেই তেওঁলোকে মূৰ জোকাৰে। হে মোৰ ঈশ্বৰ জিহুৱা, মোক সহায় কৰা, তোমাৰ দয়া অনুসাৰে মোক ৰক্ষা কৰা, তেওঁলোকে জানক যে এইয়েই তোমাৰ হাত। হে জিহুৱা, তুমিয়েই এই সকলো কাৰ্য কৰিলা, তেওঁলোকে হাও দিয়ক কিন্তু তুমি হলে আশীৰ্বাদ কৰিবা, তেওঁলোকে উঠিলে লজ্জিত হ'ব কিন্তু তোমাৰ দাস আনন্দিত হ'ব। মোৰ বিৰোধীবোৰে অপমানৰ বস্তা বৰণ পৰিধান কৰক, চাদৰৰ নিচিনাকৈ তেওঁলোকে নিজৰ লাজক মেৰিয়াই থাকক। মই নিজ মুখেৰে অতিক্ষয়ৰূপে জিহুৱাৰ ধন্যবাদ কৰিম, লোকসমূহৰ মাজত মই তেওঁৰ প্ৰশংসা কৰিম। যিজন অভাৱী তেওঁ সেইজনক সহায় কৰে, মৃত্যুদণ্ডৰ ৰায়ৰ পৰা তেওঁ প্ৰাণ ৰক্ষা কৰে।